الذين أخرجوا من ديارهم بغير حق إلا أن يقولوا ربنا الله ولولا دفع الله الناس بعضهم ببعض لهدمت صوامع وبيع وصلوات ومساجد يذكر فيها اسم الله كثيرا ولينصرن الله من ينصره إن الله لقوي عزيز.
তেওঁলোকক নিজৰ ঘৰ বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে। তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে আছিল যে তেওঁলোকে কয় আমাৰ প্ৰতিপালক হৈছে আল্লাহ। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে বিধ্বস্ত হৈ গ'লহেঁতেন খ্ৰীষ্টান সন্ন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইহুদীসকলৰ উপাসনালয়, লগতে মসজিদসমূহ য'ত বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।